Ya, Agah Bani. Batari khoyte, moi Pawan Kumar Bora. Etiya pradhan batari khomu hol. Oha 6 aru 11 November ra duta porjay 243 joniya Bihar Bidhan Sabha nirbachan onusthito hobo. 14 November ra dutgana kara hobo. Mary Brank, Fred Ramsdale aru Shimon Sakaguchi loi 2025 barkhor chikitsa bigyanor Nobel bodha agbhab ase. কোনো অসম সন্তানৰ হত্যা বা দুৰ্ঘটনাৰ ফলত ৰাজ্যৰ বাহিৰত মৃত্যু হ'লে নশ্বৰ দেহ ৰাজ্যলৈ ঘূৰাই অনাৰ উদ্দেশ্যে অসম চৰকাৰে আজি শ্ৰদ্ধাঞ্জলি আঁচনি মুকলি কৰে। চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত আজি @150 ইউনিটি মাৰ্চৰ আয়োজন কৰা হয়। আৰু ICC এদিনীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 232 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এতিয়া বিতং বাতৰি। অহা 6 আৰু 11 নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ভোটগণনা কৰা হ'ব। নিৰ্বাচন আয়োগে আজি 243 জনীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে। নতুন দিল্লীত আজি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে ৰাজ্যখনৰ 7,43,00,000 ভোটদাতাৰ বাবে 90,712 ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে চলিত মাহৰ 10 তাৰিখে অধিসূচনা জাৰি কৰা হ'ব। 17 অক্টোবৰত হ'ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 13 অক্টোবৰত অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 20 অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ'ব। 11 নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে প্ৰথমবাৰৰ বাবে প্ৰতিটো সমষ্টিত একোগৰাকীকৈ সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰা হ'ব। নিৰ্বাচনী প্ৰক্ৰিয়া পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। কোনো ধৰণৰ হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হ'ব। শ্ৰীকুমাৰে কয় যে সমগ্ৰ ৰাজ্যখনতে পৰ্যাপ্ত পৰিমাণে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হ'ব। নিচাজাতীয় দ্ৰব্য, নগদ ধন আদিৰ ক্ষেত্ৰতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। বিহাৰত মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে এইবাৰ 17টা নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা ভোটদানৰ সময়ত ভোটদাতাসকল বিশেষ অভিজ্ঞতাৰ অধিকাৰী হ'ব। বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে এটা কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰে জংগলৰাজৰ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখনৰ দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্যসেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্ৰীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন্নয়নৰ ৰাজনীতিক সমৰ্থন কৰিব। মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দিশত যুগান্তকাৰী আৱিষ্কাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী মেৰী ই ব্ৰাংক আৰু ফ্ৰেড ৰেমষ্টেলৰ লগতে জাপানৰ শিমন ছাকাগুচিক 2025 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে আমাৰ শৰীৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা সহস্ৰাধিক অনুজীৱৰ পৰা ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে কেনেদৰে আমাক সুৰক্ষিত কৰি ৰাখে সেই দিশত কৰা আৱিষ্কাৰৰ বাবে বিজ্ঞানীসকলক নোবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। আজি ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত এটা অনুষ্ঠানত নোবেল কমিটিয়ে তিনিওগৰাকী বিজ্ঞানীকে টি কোষ চিনাক্ত কৰাৰ বাবে সন্মানিত কৰে। এই কোষ হৈছে শৰীৰৰ নিজা কলাবোৰৰ আক্ৰমণক ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাধা দিয়াৰ মূল উপাদান। এই আৱিষ্কাৰৰ ফলত অটোমিউন ৰোগ, কৰ্কট ৰোগ আৰু অংগ সংৰোপণৰ ক্ষেত্ৰতো নতুন চিকিৎসাৰ পথ প্ৰশস্ত হৈছে। বিশ্বজুৰি সমাদৃত তেওঁলোকৰ এই কৰ্মই চিকিৎসা সেৱাৰ বিভিন্ন কৌশলসমূহক প্ৰভাৱিত কৰিছে, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় বিভিন্ন সমস্যাতো ৰোগীৰ ফলাফল যথেষ্ট উন্নত হোৱাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে 1961 চনত জন্মগ্ৰহণ কৰা বিজ্ঞানী ব্ৰাংকোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ বৰ্তমান চিটেলৰ ইনষ্টিটিউট ফৰ ছিষ্টেম বায়'লজিৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে কৰ্মৰত। একেদৰে ফ্ৰেড ৰেমষ্টেলৰ জন্ম 1960 চনত। তেওঁ 1987 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া লছ এঞ্জেলছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ বৰ্তমান ছান ফ্ৰান্সিস্কোৰ ছনমা বায়'থেৰাপিউটিক্সৰ বৈজ্ঞানিক উপদেষ্টা। ইপিনে 1951 চনত জন্মগ্ৰহণ কৰা ছাকাগুচিয়ে 1976 চনত জাপানৰ কিয়োটো বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰাৰ লগতে 1983 চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। বিজ্ঞানীগৰাকী বৰ্তমান জাপানৰ ওছাকা বিশ্ববিদ্যালয়ৰ ইমিউনলজি ফ্ৰণ্টিয়াৰ গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ অধ্যাপক। অসম চৰকাৰে আজি শ্ৰদ্ধাঞ্জলি নামৰ এখন আঁচনি মুকলি কৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এটা অনুষ্ঠানত এই আঁচনিখন মুকলি কৰে। এই আঁচনিৰ দ্বাৰা শিক্ষা অথবা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তান হত্যা বা দুৰ্ঘটনাৰ ফলত মৃত্যু হ'লে সন্মান সহকাৰে তেওঁ নশ্বৰদেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ'ব। চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হোৱা ব্যক্তিয়ে এই আঁচনিৰ সুবিধা নাপাব। অসম চৰকাৰে সত্যাসত্য নিৰূপণ কৰি নশ্বৰ দেহৰ অন্তিম সংস্কাৰৰ বাবে ৰাজ্যলৈ ঘূৰাই অনাৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। সুচল পৰিবহণৰ বাবে বাহনৰ লগতে অন্যান্য আনুষ্ঠানিকতাও নিশ্চিত কৰা হ'ব। জনসাধাৰণে 9181014888 নম্বৰত হোৱাটছআপ কৰি নাইবা 03612381511 আৰু 112 নম্বৰত ফোন কৰি দুৰ্ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা আজি সমগ্ৰ দেশতে পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ শাৰদীয় পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে উৎসৱে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু সুস্বাস্থ্য কঢ়িয়াই আনিব। মা লক্ষ্মীৰ আশীষেৰে সকলোৰে কল্যাণ হ'ব বুলিও তেওঁ আশা কৰে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন কৰা হৈছে। ভক্তসকলে ঘৰে ঘৰে নৈবেদ্য ধূপদীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বৰ্য বিভূতিৰ আগমনৰ কামনা কৰিছে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে এইবাৰৰ ৰাজহুৱা লক্ষ্মী পূজাসমূহো কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে। চৰ্দাৰ বল্লভভাই পেটেলৰ 150 সংখ্যক জয়ন্তী উপলক্ষে নতুন দিল্লীত আজি এট 150 ইউনিটি মাৰ্চৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে ইউনিটি মাৰ্চৰ দ্বাৰা কেৱল স্মৃতিক সোঁৱৰণ কৰাই নহয় বৰঞ্চ ই হৈছে যুৱক যুৱতীসকলক বিকাশৰ দৃষ্টিভংগীৰে বিকশিত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপসমূহেৰে আগবঢ়াই নিয়াৰ বাবে জাতীয় আন্দোলন। তেওঁ লগতে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱক যুৱতীসকলৰ মাজত ঐক্য, দেশপ্ৰেম আৰু নাগৰিক হিচাপে দায়বদ্ধতাক অনুপ্ৰাণিত কৰা। অহা 31 অক্টোবৰৰ পৰা 25 নৱেম্বৰলৈ প্ৰতিখন জিলাতে প্ৰথম পৰ্যায়ত এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। অহা 8 অক্টোবৰৰ পৰা নতুন দিল্লীৰ যশোভূমিত 4 দিনীয়া কাৰ্যসূচীৰে ভাৰত মোবাইল কংগ্ৰেছ 2025 অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত উদ্ভাৱক নীতি নিৰ্ধাৰকসকল উপস্থিত থাকিব। যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি এই অনুষ্ঠানৰ পৰ্যালোচনা কৰে। তেওঁ প্ৰদৰ্শনী অঞ্চলসমূহ ভ্ৰমণ কৰে আৰু একাংশ অংশগ্ৰহণকাৰীৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে অনুষ্ঠানত যোগাযোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব। এই অনুষ্ঠানতে 150খনৰো অধিক দেশৰ 1,05,000তকৈ অধিক দৰ্শক আৰু 7,000 প্ৰতিনিধিৰ লগতে 400গৰাকী ব্যক্তিয়ে প্ৰদৰ্শনীত ভাগ ল'ব। খোৱাপানী আৰু অনাময় বিভাগে আজি গ্ৰামাঞ্চলত পানী আৰু অনাময় ব্যৱস্থাৰ পৰিকল্পনা আৰু নিৰীক্ষণ ব্যৱস্থাৰ বাবে ডিজিটেল পৰিৱেশতন্ত্ৰ নিৰ্মাণৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ বিভাগটোৱে নতুন দিল্লীৰ ভাস্কৰাচাৰ্য নেশ্যনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেশ্যনছ আৰু জিঅ' ইনফৰমেটিক্সৰ সৈতে এই চুক্তি কৰে। মন্ত্ৰালয়ে কয় যে এই চুক্তিয়ে জলজীৱন অভিযান আৰু স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ পৰ্টেলত বিশেষ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব পেৰা এথলেটিক্স চেম্পিয়নশ্বিপত ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াই দেশলৈ গৌৰৱ কঢ়িয়াই অনা ভাৰতীয় দলটোৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে 6টা সোণৰ পদকৰ সৈতে সৰ্বমুঠ 22টা পদক লাভ কৰা ভাৰতীয় দলটোৰ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে খেলুৱৈসকলৰ এই সাফল্যই দেশবাসীক অনুপ্ৰাণিত কৰিছে। দেশবাসীয়ে লগতে খেলুৱৈসকলৰ পৰা ভৱিষ্যতেও এনে সফলতা আশা কৰে বুলিও প্ৰধানমন্ত্ৰীয়ে বাৰ্তাটোত উল্লেখ কৰিছে। প্ৰতিযোগিতাখন নতুন দিল্লীত অনুষ্ঠিত কৰাটো দেশৰ বাবে আন এটা গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি তেওঁ প্ৰতিযোগিতাত অংশ লোৱা বিশ্বৰ 100ৰো অধিক দেশৰ এথলেটিকসকলৰ লগতে অন্যান্য সদস্যসকলকো কৃতজ্ঞতা জ্ঞাপন কৰে। ICC এদিনীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নিউজিলেণ্ডে জয়ৰ বাবে দক্ষিণ আফ্ৰিকাক 232 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে আটাইকেইটা উইকেট হেৰুৱাই 231 ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ছফি ডিভাইনে সৰ্বাধিক 85 ৰান কৰাৰ লগতে ব্ৰুক হলিডে 45 ৰানৰ বৰঙণি যোগায়। দক্ষিণ আফ্ৰিকাৰ হৈ এন ব্লাৱাই সৰ্বাধিক 4টা উইকেট দখল কৰে। আনহাতে দক্ষিণ আফ্ৰিকাই বাতৰি যুগুতোৱাৰ পৰলৈকে 1টা উইকেট হেৰুৱাই 28 ৰান সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অহা 6 আৰু 11 নৱেম্বৰত 2টা পৰ্যায়ত 243 জনীয়া বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। মেৰী ই ব্ৰাংক, ফ্ৰেড ৰেমষ্টেল আৰু শিমন চাকাগুচিলৈ 2025 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। কোনো অসম সন্তানৰ হত্যা বা দুৰ্ঘটনাৰ ফলত ৰাজ্যৰ বাহিৰত মৃত্যু হ'লে নশ্বৰ দেহ ৰাজ্যলৈ ঘূৰাই অনাৰ উদ্দেশ্যে অসম চৰকাৰে আজি শ্ৰদ্ধাঞ্জলি আঁচনি মুকলি কৰে। আৰু ICC এদিনীয়া মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 232 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।